জিৰিমিয়া হেতাইশ অধ্যায়। জুতজৰী আৰু জুৱলী পঠোৱাৰ উপমা। যোছিয়াৰ পুত্ৰ যিহুদাৰ ৰজা ছিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল, বোলে, যিহুৱাই মোক ক'লে, তুমি জুতজৰী আৰু জুৱলী সাজি তোমাৰ ডিঙিত লগোৱা আৰু জেৰুচালেমলৈ যিহুদাৰ ছিদিকিয়াৰ ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত ইডুমৰ ৰজা, মোৱাবৰ ৰজা, অমুনৰ সন্তানসকলৰ ৰজা, তুৰৰ ৰজা আৰু ছিদুনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া আৰু নিজ নিজ প্ৰভুক কবৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই কৈছে, তোমালোকে নিজ নিজ প্ৰভুক এই কথা কবা, ময়ে নিজৰ মহাশক্তিৰে আৰু মেলাবাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্টি কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ তাকেই তাক দিওঁ। এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁ বন্দী কাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰক মই তেওঁক দিলোঁ, আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী কাম কৰিব। সেই সময় হলে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী কাম কৰোৱাব। যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবুখদনেচৰৰ বন্দী কাম নকৰিব আৰু বাবিলৰ ৰজাৰ জুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহুৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম। কিন্তু তোমালোকে হলে তোমালোকে বাবিলৰ ৰজাৰ বন্দী কাম কৰিবলৈ নাপাবা। এইবুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মংগলতী, স্বপ্নদৰ্শক গণক কি মায়াবীৰ কথা নুশুনিবা, কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হ'বলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাৱবাণী প্ৰচাৰ কৰে। কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ জুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব আৰু তেওঁ বন্দী কাম কৰিব, যিহুৱাই কৈছে, মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম, তেওঁলোকে তাত কৃতকাৰ্য কৰিব আৰু তাত বাস কৰিব। পাছত মই সেই সকলো বাক্য অনুসাৰে যিহুদাৰ ৰজা ছিদিকিয়াক ক'লো, তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ জুৱলিৰ তলত ৰাখি তেওঁ আৰু তেওঁৰ লোকসকলৰ বন্দী কাম কৰি জীয়াই থাকা। যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী কাম নকৰিব সেই জাতিৰ বিষয়ে যিহুৱাই কোৱাৰ দৰে তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা? বাবিলৰ ৰজাৰ বন্দী কাম কৰিব নাপাব বুলি তোমালোকক কোৱাৰ ভাৱবাদীসকলৰ কথা নুশুনিবা, কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাৱবাণী প্ৰচাৰ কৰে। কাৰণ যিহুৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই, কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰা ভাৱবাদীসকল বিনষ্ট হ'বৰ কাৰণে তেওঁলোকে মিছাকৈ মোৰ নামেৰে ভাৱবাণী প্ৰচাৰ কৰে। পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক'লো, যিহুৱাই এই কথা কৈছে, চোৱা, যিহুৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰাই বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰা তোমালোকৰ ভাৱবাদীসকলৰ কথালৈ কাণ নিদিবা, কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাৱবাণী প্ৰচাৰ কৰে। তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী কাম কৰি জীয়াই থকা এই নগৰ কিয় ধ্বংসৰ স্থান হ'ব? কিন্তু যদি তেওঁলোক ভাৱবাদী হয় আৰু যদি যিহুৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহুৱাৰ গৃহত, যিহুদাৰ ৰাজগৃহত আৰু জেৰুচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহুৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক, কিয়নো বাবিলৰ ৰজা নবুখদনেচৰে যিহুৱাকিমৰ পুতেক যিহুদাৰ ৰজা জকনিয়ক আৰু যিহুদাৰ ও জেৰুচালেমৰ প্ৰধান লোকসকলক আৰু জেৰুচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত স্তম্ভকেইটা, সমুদ্ৰ পাত্ৰটো আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নেবুখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে জিহুৱাই এইদৰে কৈছে, এনেকি জিহুৱাৰ গৃহত, জিহুদাৰ ৰাজগৃহত আৰু জেৰুচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইজৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, সেই সকলোকে বাবিললৈ নিয়া হ'ব আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে জিহুৱাই কৈছে, সেই দিন উপস্থিত হ'লে মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম।